এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়াক লৈ বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱক শাসক পক্ষই সমৰ্থন জনায়। এই বিষয়টো লৈ আজি সদনত দীঘলীয়া সময়জুৰি আলোচনা চলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি সদনৰ মজিয়াত প্ৰকাশ কৰে। সদনৰ দিনটোৰ কাম কাজৰ আৰম্ভণিতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিগত সময়ছোৱাত ৰাজ্যখনত মৃত্যু হোৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ শোক প্ৰস্তাৱ পাঠ কৰাৰ লগতে এক মিনিট সময় মৌনো প্ৰাৰ্থনা কৰে। ইয়াৰ পাছতে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল আৰু CPMএ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আলোচনা কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ আনে। অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই বিধানসভাত বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশে আগবঢ়া নাই বুলি অভিযোগ তুলি বিৰোধী ৰাজনৈতিক দলসমূহে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত CBIৰ তদন্তৰ দাবী কৰে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়েও অনুৰূপ দাবী উত্থাপন কৰাৰ লগতে জুবিন গাৰ্গক ভাৰত ৰত্ন বঁটা প্ৰদান কৰিবলৈ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। বিৰোধী দলসমূহৰ বক্তব্যৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ডত এজন বিশেষ ব্যক্তি জড়িত হৈ আছিল বুলি ঘোষণা কৰে। সেই ব্যক্তিজনক আন কেইজনমান ব্যক্তিয়ে সহযোগ কৰিছিল।
মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকে গম পায়? ইট ইজ এ কেস অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে। যিমান বেইল এপ্লিকেশ্যন, যিমান ৰিমাণ্ড এপ্লিকেশ্যন, যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে, গোটেইটো ছেকশ্যন 103ৰ ওপৰত হৈছে। ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে। আজিলৈকে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃত প্ৰভা, শেখৰ জ্যোতি, তেওঁলোক যে জেলত আছে, তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে। সো এই কথাটো মই আজি হাউচত ক্লিয়াৰ কৰি দিলো। দিছ কেছ হেজ বিন ৰেজিষ্টাৰ্ড সো দেট কোনো কনফিউজন নাথাকে। দিছ কেছ হেজ বিন ৰেজিষ্টাৰ্ড আণ্ডাৰ ছেকশ্যন 61, ছেকশ্যন 105, ছেকশ্যন 106 এণ্ড ছেকশ্যন 103 অফ ভাৰতীয় ন্যায় সংহিতা।
মুখ্যমন্ত্ৰীয়ে সদনক জনায় যে অহা 8 ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SIT অভিযোগনামা দাখিল কৰিব আৰু চৰকাৰে আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে কৰিবলৈ অনুৰোধ জনাব। SIT বৰ্তমানলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত 252 জনৰ সাক্ষ্য গ্ৰহণ কৰাৰ লগতে 7 জন লোকক আটক কৰিছে। অসম আৰক্ষীৰ হাতত জুবিন গাৰ্গক যে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ইয়াৰ যথেষ্ট প্ৰমাণ আছে আৰু এই প্ৰমাণৰ ভিত্তিতে আৰক্ষীয়ে আদালতত অভিযুক্ত কেইজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰা সন্নিৱিষ্ট কৰিবলৈ অনুৰোধ জনাইছিল আৰু আদালতে এই অনুৰোধ গ্ৰহণ কৰে বুলি মুখ্যমন্ত্ৰীয়ে সদনক জনায়। একেটা প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত প্ৰায় 8 বছৰ পুৰণি তথ্যও সন্নিৱিষ্ট হৈছে। সেই অনুসৰি হত্যাৰ পৰিকল্পনা বহু আগতে আৰম্ভ হৈছিল। প্ৰথমে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগনামা দাখিল কৰা হ'ব। একে সময়তে তদন্তকাৰী দলে গাফিলতি আৰু বিশ্বাসভংগ সম্পৰ্কীয় তদন্ত অব্যাহত ৰাখিব। মুখ্যমন্ত্ৰীৰ বক্তব্যত অসন্তুষ্ট হৈ কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে। সদনত বিৰোধী শূন্যভাৱে শাসক পক্ষই 5খন নতুন আৰু 11খন সংশোধনী বিধেয়ক উত্থাপন কৰে। নতুন বিধেয়কসমূহৰ ভিতৰত 2025ৰ বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক, চুকাফা বিশ্ববিদ্যালয় বিধেয়ক, অগ্নি আৰু আপাতকালীন সেৱা বিধেয়ক আৰু অসম জিলা ভূমি ন্যায়াধীকৰণ বিধেয়ক আছে। ইয়াৰ উপৰি বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদন আৰু অধ্যাদেশসমূহ দাখিল কৰা হয়। আনহাতে অসম চৰকাৰে 1983ৰ নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন কৰা তিৱাৰী আয়োগ আৰু বেচৰকাৰীভাৱে গঠন কৰা মেহতা আয়োগৰ প্ৰতিবেদন দুখন বিধানসভাত আজি মুখ্যমন্ত্ৰীয়ে দাখিল কৰে। বিধানসভাৰ বিশেষাধিকাৰ সমিতিয়ে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু চেয়াৰমেন আলী আহমেদে বিধানসভাৰ উপাধ্যক্ষক বেয়া ব্যৱহাৰ তথা বক্তব্য ৰখাৰ বাবে দোষী সাব্যস্ত কৰি এই শীতকালীন অধিৱেশনৰ বাকী দিনকেইটাৰ কাৰণে তেওঁলোকক বৰ্খাস্ত কৰে। এই সন্দৰ্ভত কংগ্ৰেছে প্ৰতিবাদ কৰি কয় যে বিশেষাধিকাৰ সমিতিয়ে কোনো তথ্য প্ৰমাণ নোহোৱাকৈয়ে বিধায়ক নুৰুল হুদাক দোষী সাব্যস্ত কৰাটো দলে মানি নলয় আৰু অধ্যক্ষক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে কাইলৈ সংবিধান দিৱস উপলক্ষে সমগ্ৰ দেশতে 3 তৰপীয়া পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় গ্ৰামীণ পৰিচালনা সমিতিসমূহৰ মাজত বিশেষ নিৰীক্ষণ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।